গণনা পুস্তক 16 অধ্যায়। কুৰহৰ চক্ৰান্ত। পাছত লেবীৰ পৰিণাতি কহাতৰ নাতিয়েক যি চহৰৰ পুতেক কুৰহ আৰু ৰুবেনৰ সন্তানসকলৰ মাজৰ ইলিয়াবৰ পুতেক দাথন আৰু অবিৰাম আৰু পেলেয়টৰ পুতেক উনে এওঁলোকে কিছুমান লোকক গোটাই ল'লে। ইজৰাইলৰ সন্তানসকলৰ মাজৰ 250 জন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজভুক্ত নামজ্বলা লোকক লগত লৈ মুচিৰ বিৰুদ্ধে উঠিল। তেওঁলোকে মুচি আৰু হাৰুণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক'লে, তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা, কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু জিহুৱা তোমালোকৰ মাজত আছে, তেন্তে তোমালোকে কিয় জিহুৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা? যেতিয়া মুচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল আৰু তেওঁ কুৰহক আৰু তেওঁ গোটেই দলটোক ক'লে, জিহুৱাৰ লোক কোন আৰু কোন পবিত্ৰ জিহুৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব। তেওঁ যিজনক মনোনীত কৰিব তেওঁকেই নিজৰ ওচৰ চপাব। সেই কুৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা ধূপ ধাৰ লোৱা তোমালোকে আঙঠা ধৰালৈ তাত জুই দি কাইলৈ জিহুৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে জিহুৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ'ব। সেই লেবিয়া সন্তানসকল, তোমালোকে নিজকে বৰ বুলি মানিছা। পাছত মুচিয়ে কুৰহক ক'লে, হে লেবীৰ সন্তানসকল, মোৰ কথা শুনা। ইজৰাইলৰ ঈশ্বৰে যে তোমালোকক ইজৰাইলৰ সমাজৰ পৰা পৃথক কৰি জিহুৱাৰ আবাসৰ সেৱা কৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মনত সৰু কথা। তেওঁ তোমাক আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তানসকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছানে? সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে জিহুৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰুণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে জিহুৱাক মানি চলে? তেতিয়া মুচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবিৰামৰ মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক'লে, আমি নাযাওঁ, তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধ মধু বোৱা দেশৰ পৰা আনিছা, এইয়ে জানো সৰু কথা। তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে? কেৱল এইয়ে নহয়, তুমি আমাক দুগ্ধ মধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষা বাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবানে? আমি নাযাওঁ। তাতে মুচিয়ে অতিশয় কবুত হৈ জিহুৱাক জনালে, বোলে, এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা। মই এওঁলোকৰ পৰা এটা গাধৌ লোৱা নাই আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই। পাছত মুচিয়ে কুৰহক ক'লে, তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰুণে সৈতে জিহুৱাৰ আগত উপস্থিত হ'বা। তোমালোকে প্ৰতিজনে আঙঠা ধৰালৈ তাৰ ওপৰত ধূপ দি নিজ নিজ আঙঠাৰ ধৰা জিহুৱাৰ আগত লৈ আনিবা। 250 আঙঠা ধৰাই আগ কৰিবা। তুমি আৰু হাৰুণেও নিজ নিজ আঙঠাৰ ধৰা ল'বা। পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠাৰ ধৰা লৈ তাৰ ওপৰত জুই ৰাখি ধূপ দি মুচি আৰু হাৰুণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ'ল আৰু কুৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে। তেতিয়া জিহুৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ'ল। পাছত জিহুৱাই মুচিক আৰু হাৰুণক ক'লে, তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ। তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক'লে, হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কোপ জানো গোটেই সমাজৰ ওপৰত হ'ব লাগে। তেতিয়া জিহুৱাই মুচিক ক'লে, তেওঁ ক'লে, তুমি সমাজক কোৱা তোমালোক কুৰহ ডাথন আৰু অবিৰামৰ বসতি ঠাই চাৰিওফালৰ পৰা গুচি যোৱা। তেতিয়া মুচি উঠি ডাথন আৰু অবিৰামৰ ওচৰলৈ গ'ল আৰু ইজৰাইলৰ বৃদ্ধসকলে তেওঁ পাছে পাছে গ'ল। তেওঁ সমাজক ক'লে, বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা আৰু এওঁলোকৰ একো বস্তু নুচুবা, নহ'লে এওঁলোকৰ পাপসমূহত বিনষ্ট হ'বা। তেতিয়া তেওঁলোকে কুৰহ ডাথন আৰু অবিৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ'ল। কিন্তু ডাথন আৰু অবিৰাম ওলাই নিজ নিজ ল'ৰা তিৰোতাই সৈতে নিজ নিজ দুৱাৰ মুখত থিয় হ'ল। পাছত মুচিয়ে ক'লে, এই সকলো কাৰ্য কৰিবলৈ মোক যে জিহুৱাই পঠালে তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা, কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই। আন লোকসমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোকসমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে জিহুৱাই মোক পঠোৱা নাই। কিন্তু জিহুৱাই যদি নতুন কাৰ্য কৰে আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে আৰু ইহঁত জীয়াই জীয়াই চিউললৈ নামি যায়, তেন্তে এওঁলোকে যে জিহুৱাক সেৱজ্ঞান কৰিলে তাক তোমালোকে জানিবলৈ পাবা। পাছত মুচিয়ে এইবোৰ কথা কৈ শেষ কৰাৰ মাত্ৰকে তেওঁলোকৰ তলত থকা মাটি ফাটিল আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কুৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্বস্ব গ্ৰাস কৰিলে। এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱে জীয়াই জীয়াই চিউললৈ নামি গ'ল আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিল। তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ'ল। তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইজৰাইলে তেওঁলোকৰ চিঞৰ শুনি পলাল, কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব। তেতিয়া জিহুৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই 250জনক গ্ৰাস কৰিলে। আকৌ জিহুৱাই মুচিক ক'লে, তুমি হাৰুণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিঁচৰিত কৰি পেলাই দিবলৈ কোৱা, কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ। নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক, কিয়নো তেওঁলোকে সেইবোৰ জিহুৱাৰ আগত উৎসৰ্গ কৰিলে। এই হেতুকে সেইবোৰ পবিত্ৰ আৰু সেইবোৰ ইজৰাইলৰ সন্তানসকললৈ চিন হ'ব। তাতে সেই গ্ৰাহীত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে আৰু মুচিৰ দ্বাৰাই জিহুৱাৰ দিয়া আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰুণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন জিহুৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কুৰহৰ ও তাৰ দলৰ দৰে নহয়, এইকাৰণে সেইবোৰ পিতাই যজ্ঞবেদী ঢাকনিৰ অৰ্থে পতা কৰা হ'ল। তথাপি পাছদিনা ইজৰাইলৰ সন্তানসকলৰ গোটেই সমাজে মুচি আৰু হাৰুণৰ বিৰুদ্ধে বকি ক'লে, তোমালোকে জিহুৱাৰ প্ৰজাসকলক বধ কৰিলা। তেতিয়া মুচি আৰু হাৰুণৰ বিৰুদ্ধে গোট খালত তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে যে মেঘে তাক ঢাকিছে আৰু জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে। তেতিয়া মুচি আৰু হাৰুণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ'ল। তেতিয়া জিহুৱাই মুচিক ক'লে, তেওঁ ক'লে, তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে তেওঁলোকক সংহাৰ কৰোঁ। তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল। মুচিয়ে হাৰুণক ক'লে, তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদী ওপৰৰ পৰা জুই লৈ তাত ধূপ দি শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়চিত্ৰ কৰা, কিয়নো জিহুৱাৰ আগৰ পৰা ক্ৰুদ্ধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ'ল। গতিকে হাৰুণে মুচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ সমাজৰ মাজলৈ লৰি গ'ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে। তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়চিত্ৰ কৰিলে আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত মহামাৰী নিবাৰণ হ'ল। যিসকল লোক কুৰহৰ দুখত মৰিছিল সেইসকলৰ বাহিৰে 14,700 লোক এই মহামাৰীত মৰিল। মহামাৰী নিবাৰণ হোৱাৰ পাছত হাৰুণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মুচিৰ গুৰিলৈ উলটি আহিল।